নমস্কাৰ। নভেল কৰোণা ভাইৰাছ বেমাৰ কভিড-19 এক সংক্ৰামক ৰোগ। কভিড-19ৰ সাধাৰণ লক্ষণ হৈছে জ্বৰ, কাহ আৰু উশাহ লোৱাত কষ্ট। অধিকাংশ লোক 5 জনত 4 জন যি কভিড-19ত সংক্ৰমিত হয় তেওঁলোকৰ ক্ষেত্ৰত বেমাৰৰ কম বা বহুত কম লক্ষণ পোৱা যায়। আনহাতে কিছুমানৰ ক্ষেত্ৰত 5 জনত 1 জন বেমাৰৰ কিছু গম্ভীৰ ৰূপ দেখা যায়। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, শ্বাসৰোগ বা কেঞ্চাৰৰ দ্বাৰা আক্ৰান্ত লোক আৰু বয়সস্থ লোকৰ কভিড-19ৰ দ্বাৰা সংক্ৰমণৰ অধিক ভয় থাকে। ৰেল যাত্ৰীৰ বাবে পৰামৰ্শ, হাত পৰিষ্কাৰ ৰাখক, বাৰে বাৰে হাত ধোৱক বা এলকহলযুক্ত ছেনিটাইজাৰৰ প্ৰয়োগ কৰক, শ্বাস স্বচ্ছতা অটুট ৰাখক, কাহোঁতে আৰু হাঁচিয়াওঁতে নিজৰ নাক আৰু মুখ টিচু বা ৰুমালেৰে ঢাকি ৰাখক, নিজৰ চকু নাক আৰু মুখ স্পৰ্শ নকৰিব, মাস্ক পিন্ধক, ফেচ কভাৰ বা মাস্ক পিন্ধাটো অনিবাৰ্য, ফেচ কভাৰ বা মাস্কখন সেমেকি গ'লে সেইখন শীঘ্ৰে সলাই পেলাওক আৰু নতুন মাস্ক পিন্ধক, ছিংগল ইউজ মাস্ক দ্বিতীয়বাৰ ব্যৱহাৰ নকৰিব, ফেচ কভাৰ বা মাস্ক পিছফালৰ পৰা ধৰি খোলক, তাৰ সন্মুখৰ ফালটো স্পৰ্শ নকৰিব, যেতিয়া মাস্কখন চুৱে তেতিয়া শীঘ্ৰেই নিজৰ হাত চাবোন আৰু পানীৰে ধুৱক অথবা এলকহলযুক্ত হেণ্ড ৰাব ব্যৱহাৰ কৰক, ব্যৱহাৰ হোৱা মাস্কখন য'তে ত'তে নেপেলাব, আনৰ পৰা উচিত দূৰত্ব, দূৰৰ পৰাই এজনে আনজনক অভিবাদন জনাওক, ট্ৰেইনত বা ৰেল ষ্টেচনত এজনে আনজনৰ পৰা অতি কমেও 1 মিটাৰ বা যিমান দূৰ সম্ভৱ উচিত ব্যৱধান বজাই ৰাখক, বেয়া অভ্যাস গুচাওক, ধূম্ৰপান নকৰিব, ধপাত, খৈনি, গুটখাৰ সেৱন নকৰিব, ট্ৰেইনৰ ভিতৰত বা খিৰিকীৰে বাহিৰত অথবা প্লেটফৰ্মত নুঠুৱাব, কেৱল শৌচালয়ৰ ৱাশ বেচিনতহে থোৱাব আৰু তাৰ পিছত সেয়া পানীৰে ধুই পেলাওক, পৰিষ্কাৰ পৰিচ্ছন্নতা, অনবৰতে স্পৰ্শ কৰি থকা আৱৰণ বা বস্তুবোৰ খালী হাতেৰে নুচুব, বতাহ চলাচল কৰিব পৰাকৈ খিৰিকী খোলা ৰাখক, সহযাত্ৰীৰ সৈতে নিজৰ ব্যক্তিগত বস্তুবোৰ যেনে ফোন, কাপোৰ, বিছনা, টাৱেল, খাদ্য সামগ্ৰী, প্ৰসাধন সামগ্ৰী ইত্যাদি আদান প্ৰদান নকৰিব, ব্যৱহাৰৰ পিছত শৌচালয়ৰ পৰিষ্কাৰৰ প্ৰতি চকু ৰাখক আৰু বাৰে বাৰে হাত ধুৱক, বেমাৰৰ যিকোনো সংকেতৰ বাবে সতৰ্ক থাকক, যদি আপোনাৰ কাহ, জ্বৰ, উশাহ লওঁতে কষ্ট হৈছে তেন্তে ৰেলৱে বিষয়াৰ সৈতে যোগাযোগ কৰক আৰু তেওঁলোকৰ নিৰ্দেশ পালন কৰক, মনত ৰাখক আৰোগ্য সেতু এপ ডাউনলোড কৰক, কি কৰিব আৰু কি নকৰিব সেয়া মনত ৰাখক আৰু ভৱিষ্যতেও পালন কৰি থাকক আৰু সুৰক্ষিত থাকক। কভিড-19ৰ বিষয়ে অধিক আৰু সঠিক তথ্যৰ বাবে স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৱেবছাইট www.mohfw.gov.in-লৈ যাওক অথবা যিকোনো লক্ষণ দেখা পালে ৰাষ্ট্ৰীয় টোল ফ্ৰী হেল্পলাইন 1075-ত কল কৰক। ধন্যবাদ। ভাৰতীয় ৰেলৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।